শ্রী মাইকেল জঠানখোমা। সংক্ষিপ্ত বৃত্তান্ত। শ্রী মাইকেল জঠানখোমাৰ জন্ম হয় 23 অক্টোবৰ 1965 চনত। তেওঁ শ্বিলঙৰ ছেইণ্ট এডমণ্ড স্কুলৰ পৰা স্কুলীয়া শিক্ষা লাভ কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হিন্দু কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাছ ল চেণ্টাৰৰ পৰা আইনৰ স্নাতক ডিগ্ৰী LLB লাভ কৰে আৰু 6 ছেপ্টেম্বৰ 2010 তাৰিখে তেওঁ জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে। 7 জানুৱাৰী 2015 তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু 2017 চনৰ 3 জানুৱাৰী তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।